فانطلقا حتى إذا أتيا أهل قرية استطعما أهلها فأبوا أن يضيفوهما فوجدا فيها جدارا يريد أن ينقض فأقامه قال لو شئت لاتخذت عليه أجرا.
তাৰ পিছত দুয়ো আকৌ যোৱা আৰম্ভ কৰিলে। অৱশেষত যেতিয়া তেওঁলোকে এটা জনপদৰ অধিবাসীসকলৰ ওচৰলৈ গৈ উপস্থিত হ'ল, তেতিয়া তেওঁলোকে সিহঁতৰ ওচৰত খাদ্য বিচাৰিলে, কিন্তু সিহঁতে তেওঁলোকক আতিথ্য কৰিবলৈ অস্বীকাৰ কৰিলে। তাৰপিছত তেওঁলোকে তাত এখন প্ৰাচীৰ দেখা পালে যিখন বাগৰি যোৱাৰ উপক্ৰম হৈছিল। তেতিয়া তেওঁ সেইটো ক্ষুদ্ৰ কৰি দিলে। মুছাই ক'লে, আপুনি ইচ্ছা কৰিলে ইয়াৰ বাবে পাৰিশ্ৰমিক গ্ৰহণ কৰিব পাৰিলেহেঁতেন।